মই কিয় হাঁহিছো কচোন?
আপুনি বৰ্তা
কেনেকুৱা লাগিলে ফোন কৰি?
ভাল লাগিলে, মই ৰাহুল বৰ্মন।
ভালৰ কেলা বৰ্মন, বৰ্মন শব্দ কি? বৰ মন, মনটো বৰ ডাঙৰ হব লাগিব, হয় নহয়?
হয়
হয়, নহয় মনটো যে বৰ সৰু কেলা, সৰু মন নাম ল।
বৰ্তা ভালে আছে আৰু।
সৰু মন নাম ল, তই সৰু মন, তই এতিয়া বৰ্মন নামটো কৰি চেঞ্জ কৰি এখন এফিডেভিট মাৰি কব সৰু মন, মই বৰ্মন নহয়,
বৰ্মন সৰু মন
ন, বৰ্মনটো বাদি দিয়ে দেখ, সৰু মন, মই সৰু
মন,
সৰু মন, মোৰ মনটো বৰ সৰু,
ৰাহুল সৰু মন,
ৰাহুল সৰু মন, ইয়াছ। সেইটোৱে কৈ কোনোবাই কৈছে নহয় আমুক অসম, কোনোবা এটাই কৰাইছে নহয়, সি এনেকুৱা এনেকুৱা ফৰ্চফুল মানুহ, সি মানুহৰ ব্ৰেইনটো এনেকুৱা উল্টা পুল্টা কৰিব পাৰে, তাৰ নাম আছিলে কি? পৰেশ বৰুৱা। সি মানুহক কয় পৰেশ অসম, মই পৰেশ অসম, এনেকুৱা অসম উপাধি বহুতে লৈছে, লৈছে নাই?
লৈছে।
মইতো অসম উপাধি লবলৈ কোৱা নাই, মই তোৰ বাপেৰে দিয়া নামটো, তোৰ বাপেৰে যিটো নাম আছে তাৰ লাষ্ট নেমটো মই কৈছো, এইটো বৰ্মনটো অৰুপণ কৰিছে, নামটো মই জানো
ডিম্বেশ্বৰ বৰ্মন,
তোৰ দেউতাৰ নাম দেচোন, তাৰ কথা দিবলৈ কথা পাতি দে,
ঠিক আছে বৰ্তা,
পিছত দেউতাৰ লগত কথা পাতল,
দেউতাৰ লগত পাতিব নেকি কথা?
অ পাতিম, মই একো বেয়া কথা নকওঁ নহয়, ভালকে পাতিম।
নাই নাই, দেউতা এতিয়া নাই,
তেনেকা দেচোন দেউতাৰ লগত মই সাৰাই পাতিম, মোৰ নামটো সুধিম, মোৰ আপোনাৰ নামটো সুধিম, মোৰ নামটো কৰিম, তাৰপিছত তিনিটা সময় চেণ্টেঞ্চ কমাই থৈ দিম ভুলটো, তাৰপিছত তই লৈ ল'বি, তই লৈ ল'বি,
দেউতা নাই, এই দেউতা ছেক্ৰেটেৰিয়েটত আছে, এমএলএ অফিচ, এমএলএ অফিচ তাতে গৈছে,
হিমন্তৰ লগত আছে নেকি?
অ হিমন্তৰ লগত আছে,
ৰিণিকীৰ লগত আছে,
নহয় হিমন্তৰ লগত
নাই, ৰিণিকীৰ লগত আছে, সেইটো কাম ৰিণিকীয়ে কৰিব পাৰে, এইটো হিমন্তই কৰিব নোৱাৰে, মই ভালকে জানো, এইবিলাক কামৰ কাৰণে ৰিণিকী আছে, হিমন্তৰ কাম বেলেগ, হিমন্তক মই ভালকে চিনি পাওঁ, তাৰ অন্তৰ আত্মা মোৰ ভিতৰতে আছে, মই হিমন্ত গেলা, মই হিমন্ত, মই যিটো ভাবো সি সেইটোৱে কৰি দিয়ে, চাবি ৰাখিবা কি?
আচ্ছা আপোনাৰ লগৰ নেকি হিমন্ত বিশ্ব শৰ্মা?
কেলা ভালৰ লগৰ কেলাই, সি মোতকে বহুত সৰু, আৰু সি তাতে এই কামৰূপ একাডেমি, সি কটন কলেজত শিকিব নাছিলে গেলা, ফালতু অসুৰ গেলা, মহা অসুৰ এটা, তাৰপৰা পাঁচটা অসুৰ আছিলে, আগতে পাঁচটা পাণ্ডৱ আছিলে, এইটো সময়ত আহি ওলাইছে উল্টাটো, পাঁচটা অসুৰ গেলা তাহাঁতৰ ঘৰত,
কোন কোন বৰ্তা
আছে না তাহাঁতৰ, হিমন্ত কিবা অক্লান্ত আলতা আছে নহয় গোটেই সোপা, লণ্ডনত এটা আছে, আছে নহয় জগতৰ আছে এটা, আছে হেৰি লিখা কবিতা লিখা আৰু লিখা আছে নহয় পাঁচটা কেলা, এতিয়া আচল এইবিলাক কথা বাদ, হেৰি নেকি আচল বস্তু ৰিণিকী আৰু হেৰি, এইটো কি নাম, হতৰ নট, হতৰ নট আছিল নে, হতৰ নটটো মোৰ বন্ধ হৈ আছে, হতৰ নটত আছিলে কোন জানো,
কি বস্তু
হতৰ নট, মাৰ্কিন কল্পতৰুৰ হতৰ নটত কাৰোবাৰ পিকচাৰ আছিলে,
এইটো কোন আকৌ,
অ এইটো কোন, পীযুষ, পীযুষৰ ঘৈণীয়েক,
কোন পীযুষ, পীযুষ কোন,
হিমন্তক যদি চিনি পাওঁ, পীযুষকো চিনি পাওঁ, তাৰ ঘৈণীয়েককো চিনি পাওঁ, এই যদি ঘৈণীয়েক যদি,
অ হয়তো বলিউড
চব চিনি পাওঁ, ৰিণিকীকো চিনি পাওঁ, আৰু আইনীকো চিনি পাওঁ,
আচ্ছা
পাওঁ নাপাওঁ,
নাই নাপাওঁ নাপাওঁ,
খেলা তাই চব পাওঁ খেলা, তই যদি দিশপুৰত থাক,
হয় বৰ্তা মই দিশপুৰ নহয় লালমাটিত থাকো
লালমাটিত আছে বাপেক দিশপুৰত আছে
অ
বাপেকৰ লগত কথা পতাছো
এই নাই যা বাপেক নাই
মাৰ লগত কথা
এই মায়েও নাই এতিয়া মই অকলে আছো ওপৰ ৰুমত যাব নোৱাৰো চবে শুই গল ন
মোৰ লগত যুদ্ধ কৰি একো লাভ নাই মই স্ক্ৰিপ্ট এটা লিখিম মই মই কালি বৰ বেছি দিগদাৰি কৰা নাই তিনিবাৰ মানে কৰিছো অমৃত গোস্বামী কিনে ৰাতি
টেলিগ্ৰামত পঠাই দিব আৰু
দেখিছো নাই মই স্ক্ৰিপ্ট লিখিছো মই গোটেই ছাৰ্ভাৰ বনাই পেলাইছো এষ্টেৰিক ছাৰ্ভাৰ বনাই পেলাইছো গতিকে মোক যদি ফোন কৰ মই এইটো ফোন নম্বৰ পাই তহঁতক উৎপাত কৰি দিব পাৰো পাৰো নোৱাৰো
কৰি দিব
হা
একদম
তহঁতক চবকে উৎপাত কৰাই দিব পাৰো মই এটা চেণ্টেন্স লিখিম আৰু এণ্টাৰটো মাৰিম খেলা খতম তাতে
খতম
হৈ গল
আপুনি ভাইৰাছ পঠাই দিয়ক চবৰ মোবাইলত
কিয় পঠাম মই ভাইৰাছ মই নপঠাও নহয় ভাইৰাছ তহঁতে যদিহে মোক দিগদাৰি কৰ তেতিয়াহে তহঁতৰ পকত মই কৰি আগাম পাৰিম আৰু মাৰিলো নহয় কালি এসপ্তাহ সময় লাগিব বুলি কাৰণ বুঢ়া হৈছো এতিয়া বহুত বুঢ়া হৈছো ইমান ইমান চোকা মানুহ এতিয়া মই নহয় মই গাধা হৈ গৈছো এতিয়া
অমৃত গোস্বামীৰ কি খবৰ বৰ্তা
অমৃত গোস্বামীক সুধিছো মোক কালি ৰাতি কি হৈছিলে তাৰ তাৰ ফোনটো কেনেকুৱা জোকাৰিছিলে সুধিবিচোন তেতিয়া ই কব নহয় মই কটি মাৰিলে বৰ বঢ়িয়াকে কটিটো মাৰো জানা এনেকে পাতি পাতি নহয় একেবাৰে ওপৰলে উঠাই লৈ বাজি বান্ধি কটি মাৰো জানা কিন্তু এতিয়া মই বয়স হৈ গল মই বুঢ়া মানুহ চা তহঁতৰ নিচিনা মোৰ এতিয়া কাম কৰিবলৈ ক্ষমতা নাই মোৰ এতিয়া গা চাবিলাক শক্তি কিন্তু লৈ পেলাই কাটি মকাটি শক্তি সেইখিনি কিন্তু আছে এইখিনি আছে মোৰ বুজিছা গতিকে তই ৰিণিকীক কবি যে মোৰ লগত যুদ্ধ কৰি লাভ নাই মোৰ লগত তহঁতৰ আদিত্য যোগীনাথে যুদ্ধ কৰি হাৰিছে হাৰিছে
হাৰিছে হাৰিছে
তেতিয়াহ'লে আৰু হিমন্তটো মোৰ ওচৰলৈ নাহে আৰু সৰ্বানন্দ আগতে পলাল
আপুনি একনাথ সিন্ধেক ফোন মাৰিছিলে
একনাথ সিন্ধেও পলাল মই যেতিয়া কৈছো তই ইয়াৰ পৰা ফুট সি লগে লগে ফুটিছে এটা সময়ত প্ৰথমে মই 2018 চনৰ ডিচেম্বৰ মাহত আহিছিলো তহঁতৰ 2019 চনৰ জানুৱাৰী মাহত এই শৰাইঘাট দলংখন বন্ধ কৰিছিলে কৰিছিলে নে তাৰপিছত মই এটা ফোন কল মাৰি দিলো লগে লগে শৰাইঘাট দলংখন খুলি গল
আপুনি কিন্তু ফোন মাৰিছিলে আপুনি
ফোন মাৰিছিলে মই কওঁ তাৰ নাম হল সেইটো এটা মিৰি বুজিছো আছিলে ডিচি এতিয়া গৈ পেলাই ডিচি ডিব্ৰুগড় হৈছে এতিয়া ডিব্ৰুগড় ডিচিটো যিটো আছে সেইটোৱে আমাৰ গুৱাহাটীত আছিলে এটা মিৰি কিবা মিৰি মিচিমি মানে আমাৰ যে অৰুণাচলৰ সেই তলৰ তাক মই জানো কিয় ডিব্ৰুগড়লৈ তাক ঘৈণীয়েকজনী আকৌ ডিচি কৰি ৰাখিছে ধেমাজি ধেমাজি ডিচি আৰু হেৰি ডিচি ওচৰে পাজৰে সেই দলংখন পাৰ হৈ গৈ আৰু চুদা চুদি কৰে আৰু কেলাকে কেলাকে এই মই চব এইবিলাক এতিয়া এইটো নৰাধাম মোদী অৱস্থা কাইল
কেলা
কিনাম তাত আদানী
মোদী নাম্বাৰ ওৱান পি এম হয়
পৃথিৱীৰ ভিতৰত তৃতীয় অৱস্থাত ধন সম্পত্তি টকা পইচা ঘৰ বাৰী
মোদী মোদীজী আমাৰ ৱৰ্ল্ডৰ নাম্বাৰ ওৱান প্ৰাইম
মিনিষ্টাৰ যেতিয়া আহিব নহয় এই শ্বিপিং কণ্টেইনাৰ ডাঙৰ ডাঙৰ এই 40 ফুটৰ শ্বিপিং কণ্টেইনাৰ, 40 ফুটৰ শ্বিপিং কণ্টেইনাৰ কেইটা সোমাব? কমচে কম 200-150 সোমাবই নহয়,
আৰামছে
আৰু পটাই পেলাই দিম।
নহব এনে ব্ৰহ্মপুত্ৰত পানীয়ে গম পাই যাব, আপুনি ধুবুৰী
পুখুৰীত পেলাই দিব।
ধুবুৰী আপুনি ধুবুৰী যাব লাগিব,
পুখুৰীত পেলাই দিম, দীঘলী পুখুৰী,
দীঘলী পুখুৰীটো গম পাই যাব।
বৰঠাকুৰ.com/গেষ্ট অডিঅ'
মোৰ নাম লিখি দিব, ৰাহুল বৰ্মন।
তোৰ নামটো কি কুৰ্তা? তোৰ নামটো কি আছিলে?
ৰাহুল বৰ্মন।
ৰাহুল বৰ্মন,
ৰাহুল হৰুমন,
বৰুমন, হৰুমন,
ৰাহুল হৰুমন।
ঠিক
আছে,
ৰাহুল বৰুমন।